গুড মর্নিং, এইটো আকাশবাণী কহিমা। ভুজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা কৈছে কি আজি ইণ্ডিয়াকে উন্নতি কাৰণে একজন বিশ্বাস কৰিবলৈ পৰা পাৰ্টনাৰ হিচাপে চাই দি আছে। ইউ কে, ইউএছএ আৰু ইউ কে লৈ এইটো ৰিজন লগা দেশবিলাক লগতে হালিতে চহী হোৱা ট্ৰেড ডিলছবিলাকে জনাই দি কিনা তিয় পৰা কৈছে বিশ্বাস ইণ্ডিয়া লগা চব পৰা মজবুত কাৰেঞ্চি আছে। যোৱাকালি কোৱালালামপুৰতে ইণ্ডিয়ান ডেস্পৰাকে এড্ৰেছ কৰি দিয়াতে তিয় পৰা ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজতে পাৰ্চনেল আৰু মানুহ মাজতে সম্বন্ধ বনাই দিয়া ওপৰতে জোৰ দিছিলে। এইটো দেশ মাজতে আৰ্থিক জোৰাফ বঢ়াই দিবলৈ কাৰণে বিটিঅ পৰা জনাই দিছে আৰু ইণ্ডিয়া ডিজিটেল পেমেণ্ট প্লেটফৰ্ম ইউ পি আইকে জল্দিহে মালয়েছিয়াতে লঞ্চ কৰি দিব বুলি জনাই দিছে।
India Digital Council is paving new pathways for our digital collaboration. I am happy to share with you that India's UPI will come to Malaysia soon.
শ্ৰী মোদী দুই দিন লম্বা মুফাসলতে যোৱাকালি কোৱালালামপুৰ পৌঁছি যাইছিলে আৰু আজি মালয়েছিয়ান প্ৰাইম মিনিষ্টাৰৰ লগতে কথা বতৰা কৰিবলৈ আছে। এইটো পাছতে ভালেমান MOUs চহী কৰিবলৈ আশা আছে। ইউনিয়ন মিনিষ্টাৰ অব ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু এনভাইৰনমেণ্ট, ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জ কৃতি বৰ্ধন প্ৰা যোৱাকালি কহিমাতে পুঞ্চি যাইছিলে আৰু ডিমাপুৰতে বিজেপি পাৰ্টি মেম্বাৰ্ছ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন লগা ৰিপ্ৰেজেণ্টেটিভছ খান লগতে লগ কৰিছিলে। ঐতিহাসিক FNTA মঞ্জুৰীৰ ওপৰতে এনপকে কংগ্ৰেচুলেট কৰি দি কিনে তিয় পৰা কৈছে এইটো পৰা নাগালেণ্ডে শান্তি আৰু উন্নতিৰ কাৰণে একটা ডাঙৰ কদম লৈ দিয়া জনাই দিয়ে। মিনিষ্টাৰ পৰা ৱাপচ জনাই দিছে কি নৰ্থ ইষ্ট লগা উন্নতি আৰু য়ুথ খান লগা ইচ্ছা ভাৱনা পূৰা কৰি দিয়া বিকশিত ভাৰত 2047 লগা ভিজন আছে। তিয় লগা মুফাসল সময়তে শ্ৰী সিং লোকেল প্ৰগ্ৰামছে যোগ দিবলৈ কাৰণে কহিমা আৰু ফেক যাব আৰু কহিমাতে ইউনিয়ন বাজেটৰ প্ৰতি মিডিয়াকে এড্ৰেছ কৰি দিবলৈ আছে। ইউনিয়ন মিনিষ্টাৰ অব ষ্টেট ফৰ এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ্ছ ৱেলফেয়াৰ পৰা আহিয়া মহিনাতে লংলেণ্ড লগা মুফাসল কৰিবলৈ আছে। যোৱাকালি ডিষ্ট্ৰিক্ট প্লেনিং আৰু ডেভেলপমেণ্ট বৰ্ড মিটিং সময়তে এইটো কথা জনাই দি কিনে ডেপুটি কমিশ্যনাৰ মানপাই ফৰ্ম পৰা চব ডিপাৰ্টমেণ্টছবিলাকে তৈয়াৰ থাকিবলৈ অনুৰোধ কৰি দিছে। এইটো মিটিং পৰা হালিতে চহী কৰি দিয়া ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰী অথৰিটি এগ্ৰিমেণ্ট কেবি আলোচনা কৰি দিব। DC পৰা জনাই দিছে কি চব এণ্টৰিম বডিজবিলাক এক চাল ভিতৰতে বনি যাবলৈ আশা আছে আৰু এইটোকে স্মুথ পৰা লাগু কৰি দিবলৈ কাৰণে অফিচিয়েল স্থানকে মাতিছে। মিনিষ্টাৰ অব এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ আৰু ৰুৰেল ডেভেলপমেণ্ট শিৱৰাজ সিং চৌহান পৰা মধ্যপ্ৰদেশ লগা চিহৰে ডিষ্ট্ৰিক্টে ফুড লেগিউম ৰিচাৰ্চ চেণ্টাৰ পৰা নেশ্যন হোৱাইট পালছ পলিঅ' ছেল্ফ ৰিলায়েন্স মিছন শুৰু কৰি দিছে। যোৱাকালি এইটো মিছন লগা নেশ্যনেল মিটিংতে এইটো মিছন লগা ৰোড মেপ ফাইনেলাইজ কৰি দিছিলে, যোনটোকে এটা ক্লাষ্টাৰ বেছড প্ৰডাকশ্যন মডেল ছিড ভিলেজ দেশকে 1000 পালছ মিল বনাই দিয়া আৰু ৰিচাৰ্চ আৰু কিষাণ মাজতে জিৰাফ মজবুত বনাই দিয়া কথাবিলাক চামিল আছে।
ক্লাষ্টাৰ মে কোনো দাল মিল লগানা চাহেগা তো দাল মিল লগানে কে লিয়ে ভি 25 লাখ ৰূপে তক কি সবসিডি ভাৰত চৰকাৰ দেগি ইস মিশন কে অন্তৰ্গত। ভাই কে ভাই দাল বনে আৰু বিক যায় আৰু কিষাণ কো ঠিক কিমত মিল যায়। ইস বাৰ 1000 দাল মিল খোলেঙে।
ইউনিয়ন মিনিষ্টাৰ পৰা কৈছে পালছ প্ৰডাকশ্যন য়া দাল উৎপাদনতে নিজে নিৰ্ভৰ হৈ যোৱা আত্মনিৰ্ভৰ ইণ্ডিয়াৰ কাৰণে জৰুৰী আছে। ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন UPSC পৰা এক্সপিৰিয়েঞ্চ খান নিমিত্তে সহযোগ আৰু মদত উপলব্ধ কৰাই দিবলৈ কাৰণে তিয় খান লগা কল চেণ্টাৰ্ছ লগা কাম কৰাৰ সময় বঢ়াই দিছে। UPSC পৰা কৈ দিছে কি চিভিল চাৰ্ভিচেছ আৰু ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ এক্সামিনেশ্যন 2026 কাৰণে এপ্লিকেশ্যন ফৰ্মছ জমা কৰি দিয়া শেষ নহয় যা তাক কাৰণে এইটো কল চেণ্টাৰ্ছবিলাক চব দিন শনিবাৰ দেওবাৰকে লৈ ছুটি দিন দেৱী কাম কৰিব। এইটো দুইটা শ্বিফ্টে কাম কৰি থাকিব ফুজিৰ 7 বজাৰ পৰা লৈ কিনে ৰাতি 9 বজা তাক। লোকেল স্পৰ্টছতে 29 বৰ্ষ লগা ভেনুজো ডাও 38 চাকাচাং ৰেচলিং এছ'চিয়েচন ছিনিয়ৰ মিট লগা চেম্পিয়ন হিচাপে আগে আহি যাইছে। থেনহিজে পৰা থাকিয়া শ্ৰী ডাওহু পৰা চক্ৰবা লগা ডি ৱাডিঅ'কে হাৰাই দি কিনে এইটো টাইটল 5 বাৰ কাৰণে জিৰি লৈছে। ভেনু ৱাডিঅ' আৰু মুছুলু ৱেছু 3rd আৰু 4th পজিচনতে আহিছিলে। Under-15 কেটেগৰীতে কুথু পুৰ উইনাৰ হিচাপে আগে আহি যাইছে আৰু নিট চুয়ান FC পৰা 15th লোথা ফুটবল চেম্পিয়নশ্বিপ জিতি লৈছে। যোৱাকালি ওখাতে খেলা ফাইনালটে এটু টিম প্রা 5-0 লগা একটা ডাঙ্গর দবাব লগতে নিরিয় রেঞ্জ এফ সি অপরতে জিত হাসিল করেছিলে। এইটির লগতে আজি ভোজের লগা খবর দিয়া শেষ করে আছে, শুনে থাকিবি সাম লগা নাগামিজ খবর আনি দিব 7:10 মিনিটে। আপনি খান সব লগা দিন ভাল হব বলে আশা করে আছে।